এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি কৈছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পূৰ্বে আজি মুম্বাইত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্বত অংশগ্ৰহণ। কেন্দ্ৰীয় মীনমন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ আজি গুৱাহাটীত মীনখণ্ডৰ উন্নয়নৰ বাবে 50 কোটি টকা ব্যয়সাপেক্ষ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীয়ে বিগত বছৰটোত চলোৱা অভিযানত 21 জন জেহাদীক আটক কৰাৰ লগতে 2 জন পৰিমাণৰ মাদক দ্ৰব্য জব্দ। ৰাজ্যৰ কেইবাখনো জিলাত আজি সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা প্ৰকাশ আৰু অহা 10 জানুৱাৰীৰ পৰা আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় মহিলা দলত অসমৰ উমা ছেত্ৰী অন্তৰ্ভুক্ত। অসমৰ মুঠ ঘৰুৱা উৎপাদন 2013-14 চনৰ 29 বিলিয়ন ডলাৰৰ পৰা 2023-24 বৰ্ষত 68.78 বিলিয়ন ডলাৰৰো অধিক হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পূৰ্বে মুম্বাইত আয়োজিত এটা ৰোড শ্বত এই বিষয়ে প্ৰকাশ কৰে। ফিক্কিৰ সহযোগত আয়োজিত এই ৰোড শ্বৰ লগতে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যম আৰু বিভিন্ন উদ্যোগ জগতৰ প্ৰতিনিধিৰ আগতো এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এসময়ত উগ্ৰপন্থী সমস্যা আৰু অশান্তিয়ে জৰ্জৰিত কৰা অসমত সম্প্ৰতি ইতিবাচক ৰূপান্তৰ ঘটিছে। তেওঁ লগতে এডভান্টেজ আছাম শীৰ্ষ সন্মিলনৰ বিষয়ে সবিশেষ তথ্য নিজৰ ভাষণত দাঙি ধৰে।
Being in the easternmost part of India, Assam is strategically located between South and Southeast Asia, so as to reach 30% of the global population within just 3 to 4 hours of flying time, making it an ideal location for trade, investment, and cultural exchanges. Assam has undergone a profound transformation from a region once known for unrest into a most peaceful destination under the leadership of Prime Minister Narendra Modi and is now eagerly pushing towards comprehensive development. Assam's GSDP has soared from $29 billion in 2013-14 to $68.7 billion in 2023-24 in current prices, achieving a CAGR of 12.4% with projected GSDP of $85.8 billion by the next year.
ইয়াৰ আগেয়ে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্মিলনৰ বাবে টাটা গোটকে ধৰি দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ গোষ্ঠীৰ নেতৃবৰ্গ সাক্ষাৎ কৰি আমন্ত্ৰণ জনায়। 2018 চনত ৰাজ্যৰ প্ৰথমখন বিনিয়োগ সন্মিলনৰ অভূতপূৰ্ব সফলতাৰ পৰিপ্ৰেক্ষিতত অহা 24 আৰু 25 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিবলগীয়া এই সন্মিলনত দেশৰ লগতে বিদেশৰো ভালেসংখ্যক উদ্যোগপতি উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালতে প্ৰায় 1,00,000 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাবলৈ কেইবাটাও প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত 8,000 কোটি টকা ব্যয়েৰে বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা 5 নিযুত মেট্ৰিক টনলৈ বৃদ্ধি কৰা, 10,000 কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰ কাৰখানা সম্প্ৰসাৰণ, ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী কুৰুৱা সংযোগী দলং, গুৱাহাটী ৰিং ৰোড, গুৱাহাটী ভূটান সংযোগী ৰেলপথ নিৰ্মাণকে ধৰি কেইবাটাও প্ৰকল্প লোৱা হৈছে। এই প্ৰকল্পসমূহ কাৰ্যকৰী হোৱাৰ পাছত অসমে আন্তঃগাঁথনিগত দিশত ভালেখিনি আগবাঢ়ি যাব আৰু ৰাজ্যখনৰ বিনিয়োগৰ বাবে সুচল স্থান হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় মীনমন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত মীনপালন খণ্ডৰ উন্নয়নৰ বাবে 50 কোটি টকা ব্যয় সাপেক্ষ 50টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ মীনখণ্ডৰ আন্তঃগাঁথনি উন্নয়ন, উৎপাদনশীলতা বৃদ্ধি আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। অসমত ইয়াৰ ভিতৰত 12টা প্ৰকল্প ৰূপায়ণ কৰা হ'ব। এই প্ৰকল্পৰ অংশ হিচাপে দৰং জিলাত সংহত একুৱা পাৰ্ক স্থাপন কৰি বছৰি 150 মেট্ৰিক টন মাছ উৎপাদন কৰা হ'ব। এই প্ৰকল্পৰ জৰিয়তে 10ৰ পৰা 15 কোটি টকা ৰাজহ আহৰণ কৰাৰ লগতে কমেও 2,000 জন লোকৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। একেদৰে কামৰূপ জিলাত এটা মাছৰ খাদ্য উৎপাদনৰ বৃহৎ উদ্যোগে 20,000 মেট্ৰিক টন খাদ্য উৎপাদন কৰিব। অসমৰ উপৰি মণিপুৰত 7টা, নাগালেণ্ড আৰু ত্ৰিপুৰাত 3টাকৈ আৰু ছিকিমত 24টা এনে প্ৰকল্প ৰূপায়ণ কৰা হ'ব। উল্লেখযোগ্য যে মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ উদ্যোগত তথা ৰাজ্যৰ মীন বিভাগৰ সহযোগত আজি গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সংশ্লিষ্ট বিভাগকেইটাৰ অংশগ্ৰহণেৰে এই বৈঠকৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ মৎস্য ক্ষেত্ৰৰ হিতাধিকাৰীসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীয়ে বিগত বছৰটোত মাদক দ্ৰব্য আৰু কুটাঘাতকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত 21 জন জেহাদীক আটক কৰাৰ লগতে 2 জন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আজি গুৱাহাটীৰ উলুবাৰীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই এই বিষয়ে প্ৰকাশ কৰে। আৰক্ষীৰ বছৰটোৰ সাফল্যৰ খতিয়ান দাঙি ধৰি শ্ৰীসিঙে এইদৰে কয়।
যেটো ড্রাগস অর নার্কোটিক্স এগেইনস্ট অপারেশনস হয়েছে সিন্স অক্টোবর 2008 টু 28 ফেব্রুয়ারি 2023 দ্য এস টি এফ হ্যাড ওনলি রিকভার্ড 523 গ্রামস অফ হিরোইন আর মার্চ 23 পরা ডিসেম্বর 31-24 লোকে অলমোস্ট 60 কিলোগ্রামস সো আপনি দেখিছে কেনে কে এস টি এফ রিভাইভাল যেটো আমার অনারেবল চিফ মিনিষ্টার সাহেবর ভিজন আছে তেও মতে কামটো আরম্ভ হয়েছে সাইকোট্রফিক সাবস্টেন্সেস আগত আসলে 13,000 ইন 5 ইয়ার্স টাইম এতিয়া হয়েছে 9,68,000 ফেন্সিডিল 37,000 বটলস গাঞ্জা অলমোস্ট 4,000 কিলোগ্রামস ওপিএম 37 কিলোগ্রাম মেথ 1 কিলোগ্রাম আসল কথাটো কি এক্সট্রিমিস্ট জিহাদি এলিমেন্টস আর এন্টি ন্যাশনাল এলিমেন্ট টোটাল 21 জিহাদি আর ইসলামিক এক্সট্রিমিস্ট ধরা পড়িছে
শ্রোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 89.9 মিটাৰ এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা
ৰাজ্যৰ কেইবাখনো জিলাত আজি সংশ্লিষ্ট কৰ্তৃপক্ষই সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা প্ৰকাশ কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে বৰপেটা জিলাৰ 4টা বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটদাতাৰ তালিকা প্ৰকাশ কৰা হয় এই উপলক্ষে জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত অতিৰিক্ত জিলা আয়ুক্তই সদৰি কৰা অনুসৰি বৰপেটা চেঙা মন্দিয়া আৰু পাকা বেতবাৰীৰ মুঠ ভোটদাতাৰ সংখ্যা 9,56,108 গৰাকী ইয়াৰে পুৰুষ ভোটদাতা 4,92,044 জন মহিলা ভোটদাতা 4,64,045 গৰাকী আৰু তৃতীয় লিংগৰ ভোটদাতা 19 গৰাকী পূৰ্বৰ তুলনাত এইবাৰ 25,860 গৰাকী ভোটদাতা বৃদ্ধি হৈছে বুলি অতিৰিক্ত আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে ইপিনে বাক্সা জিলাৰ জিলা নিৰ্বাচনী বিষয়াই আজি জিলাখনৰ 41 নম্বৰ মানাহ বিধানসভা সমষ্টি আৰু 42 নম্বৰ বাক্সা বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটদাতাৰ তালিকাখন প্ৰকাশ কৰে এই অনুসৰি মানাহ বিধানসভা সমষ্টিত 1,03,735 জন পুৰুষ আৰু 1,02,618 গৰাকী মহিলা ভোটদাতা সমন্বিতে মুঠ 2,06,353 গৰাকী ভোটদাতা আছে বাক্সা বিধানসভা সমষ্টিত মুঠ ভোটদাতা 1,99,053 গৰাকী ইয়াৰে ভিতৰত 98,405 জন পুৰুষ 1,46,646 গৰাকী মহিলা আৰু 2 গৰাকী তৃতীয় লিংগৰ ভোটদাতা একেদৰে বঙাইগাঁও জিলা প্ৰশাসনেও আজি জিলাখনৰ অভয়াপুৰী সৃজনগ্ৰাম আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটদাতাৰ তালিকা প্ৰকাশ কৰে এই তালিকা অনুসৰি জিলাখনৰ মুঠ ভোটদাতাৰ সংখ্যা 5,76,633 গৰাকী ইয়াৰ ভিতৰত 2,91,080 জন পুৰুষ 2,85,546 গৰাকী মহিলা আৰু 7 গৰাকী তৃতীয় লিংগৰ ভোটদাতা শিৱসাগৰ জিলাতো আজি ডিমৌ শিৱসাগৰ আৰু নাজিৰা বিধানসভা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটদাতাৰ তালিকাৰ প্ৰকাশ কৰা হয় এই অনুসৰি শিৱসাগৰ নিৰ্বাচনী জিলাৰ মুঠ ভোটদাতাৰ সংখ্যা 5,69,695 গৰাকী ইয়াৰে 2,79,834 জন পুৰুষ 2,89,857 গৰাকী মহিলা আৰু 4 গৰাকী তৃতীয় লিংগৰ ভোটদাতা একেদৰে গোৱালপাৰা জিলাতো জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াই চূড়ান্ত ভোটদাতাৰ তালিকাখন আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে এই তালিকা অনুসৰি জিলাখনৰ মুঠ ভোটদাতাৰ সংখ্যা 7,97,846 গৰাকী শোণিতপুৰ জিলাত আজি প্ৰকাশিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি জিলাখনৰ ঢেকিয়াজুলি বৰচলা তেজপুৰ ৰঙাপাৰা আৰু নাডুৱা বিধানসভা সমষ্টিৰ মুঠ ভোটদাতাৰ সংখ্যা 9,69,379 গৰাকী ইয়াৰে 4,79,830 জন পুৰুষ 4,89,526 গৰাকী মহিলা আৰু 23 গৰাকী তৃতীয় লিংগৰ ভোটদাতা দৰং জিলাতো জিলা আয়ুক্তই আজি দৰং নিৰ্বাচনী জিলাৰ চূড়ান্ত ভোটদাতাৰ তালিকা প্ৰকাশ কৰে তালিকা অনুসৰি জিলাখনত মুঠ ভোটদাতাৰ সংখ্যা 7,25,517 গৰাকী ইয়াৰে 3,65,872 জন পুৰুষ আৰু 3,59,627 গৰাকী মহিলা ভোটদাতা মিজোৰামত আজি 40টা বিধানসভা সমষ্টিৰ বাবে 2025 বৰ্ষৰ ভোটদাতাৰ তালিকা বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰকাশ কৰা হয় এই তালিকাত 8,69,813 গৰাকী ব্যক্তিক সামৰি লোৱা হৈছে ইয়াৰ ভিতৰত 4,20,000ৰো অধিক পুৰুষ আৰু 4,40,000ৰো অধিক মহিলা ভোটদাতা সংশোধনী অনুসৰি আইজল জিলাত 12টা বিধানসভা সমষ্টিত প্ৰায় 3,00,000 ভোটদাতা আছে একেদৰে লুমলেই জিলাত 1,00,000ৰো অধিক আৰু লাংটলাইট 94,000ৰো অধিক ভোটদাতা আছে বুলি প্ৰকাশ কৰা হৈছে বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ মান উন্নীতকৰণৰ পদক্ষেপ হিচাপে আজি চলিত বছৰৰ গুণোৎসৱৰ শুভাৰম্ভ কৰা হৈছে 2017 চনৰ পৰা ৰূপায়ণ কৰা এই কাৰ্যসূচীয়ে 5 বাৰকৈ সফলতা লাভ কৰাৰ পাছত আজিৰে পৰা 7 ফেব্ৰুৱাৰীলৈ 3টা পৰ্যায়ত গুণোৎসৱৰ আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত আজি ৰাজ্যৰ 11খন জিলাৰ 16,000ৰো অধিক বিদ্যালয় সামৰি লোৱা হ'ব আজি প্ৰথম দিনাৰ কাৰ্যসূচীত বিদ্যালয়সমূহত স্বমূল্যায়ন আৰু কাইলৈৰ পৰা 9 জানুৱাৰীলৈ বহিঃমূল্যায়ন কৰা হ'ব এই 11খন জিলাৰ 16,000 ৫৬খন চৰকাৰী প্ৰাদেশিকীকৃত আদৰ্শ বিদ্যালয়, চাহবাগিচা আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয় আৰু চাহবাগিচাৰ কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়ক সামৰি লোৱা হ'ব। গুণোৎসৱত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ মুঠ 14,11,878গৰাকী শিক্ষাৰ্থীৰ মূল্যায়ন কৰা হ'ব। এই কাৰ্যসূচীত 6,365গৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক, কাৰ্যনিৰ্বাহক সদস্যৰ উপৰি চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰিব। বৰপেটা জিলাতো আজি গুণোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। জিলাখনৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান দক্ষিণ বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি প্ৰাতঃসভাৰ জৰিয়তে গুণোৎসৱৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ 7টা শিক্ষাখণ্ডৰ 2,000খনৰো অধিক শিক্ষানুষ্ঠান আৰু 2,30,842গৰাকী ছাত্ৰ ছাত্ৰীক লৈ গুণোৎসৱৰ আয়োজন কৰা হৈছে। শিৱসাগৰ জিলাৰ 1,241খন শিক্ষানুষ্ঠানৰ 70,717গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি গুণোৎসৱ অনুষ্ঠিত হৈছে। কাৰ্যসূচীৰ তৃতীয় দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু বহিঃ মূল্যায়ক ৰূপে উপস্থিত থাকিব। জিলাখনত এই কাৰ্যসূচীৰ বাবে 482গৰাকী বহিঃ মূল্যায়ক, 123গৰাকী সমন্বয়ক আৰু 1,241গৰাকী শিক্ষকক দায়িত্ব দিয়া হৈছে। গুণোৎসৱৰ মূল্যায়ন 9 জানুৱাৰী পৰ্যন্ত চলিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম মহাবিদ্যালয় শিক্ষক সংস্থাই আজি আৰম্ভ হোৱা গুণোৎসৱত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গুৱাহাটীৰ পল্টন বজাৰত আজি আয়োজিত এখন সংবাদমেলত সংস্থাৰ সভাপতি জয়ন্ত বৰা আৰু সাধাৰণ সম্পাদক পৰাগজ্যোতি মহন্তই এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয় যে পদোন্নতিৰ দাবীকে ধৰি আন কেতবোৰ বিষয় মীমাংসা নোহোৱাত মহাবিদ্যালয়ৰ শিক্ষকসকলে গুণোৎসৱ বৰ্জনৰ সিদ্ধান্ত লৈছিল, কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা আহ্বান মৰ্মে তথা ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ শিক্ষকসকলৰ স্বাৰ্থত গুৰুত্ব আৰোপ কৰি এই অসহযোগ কাৰ্যসূচী এমাহৰ বাবে স্থগিত ৰখা বুলি সংস্থাৰ নেতৃবৃন্দই সদৰি কৰে। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো অৰুণিমা গোস্বামীৰ ওচৰলৈ।
ধন্যবাদ অনুজা। গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ শুনানি কাইলৈ পুনৰ গ্ৰহণ কৰিব। এই গোচৰসমূহক লৈ ন্যায়ালয়ত চলি থকা শুনানিৰ অংশ হিচাপে আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ বিচাৰপীঠত গোচৰীয়া পক্ষ আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই নিজ নিজ পক্ষৰ যুক্তি দাঙি ধৰে। আজি শুনানিকালত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ে আৰোপ কৰা স্থগিতাদেশ প্ৰত্যাহাৰৰ বাবেও আবেদন জনোৱা হয় যদিও ন্যায়ালয়ে এই ক্ষেত্ৰত চৰকাৰক সেউজ সংকেত প্ৰদান নকৰিলে। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিভিন্ন আসোঁৱাহৰ অভিযোগ তুলি একাংশ লোকে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিত ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক নিৰ্দেশ দিছিল। কাইলৈ পুনৰ এই গোচৰসমূহৰ শুনানি লোৱা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জনবসতিপূৰ্ণ অঞ্চলসমূহত শেহতীয়াকৈ মানুহ আৰু বন্যপ্ৰাণীৰ মাজত দেখা দিয়া সংঘাত দূৰ কৰাৰ বাবে উপায় উদ্ভাৱন কৰিবলৈ আজি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপৱৰ্তী অঞ্চলসমূহৰ ৰাইজে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাকালত গ্ৰহণ কৰা সিদ্ধান্তই অদূৰ ভৱিষ্যতে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতি কাষৰীয়া ৰাইজক সকাহ দিয়াৰ উপৰি বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰিব বুলি মন্ত্ৰী পাটোৱাৰীয়ে প্ৰকাশ কৰে। লগতে এই অঞ্চলসমূহত বাস কৰা যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ বিষয়েও আলোচনা কৰা হয়। অনুষ্ঠানত মন্ত্ৰী অতুল বৰাও উপস্থিত থাকে। বড়োলেণ্ডৰ প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ সোঁৱৰণত বিটিচি পৰিষদীয় চৰকাৰে বিটিআৰৰ 40টা সমষ্টিৰ বাবে আবণ্টন দিয়া প্ৰেক্ষাগৃহৰ প্ৰথমটো আজি জিলাখনৰ কলাইগাঁৱত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীবড়োৱে ৰাইজক শান্তি শৃংখলা অটুট ৰাখি উন্নয়নকামী সমাজ গঢ়াৰ বাবে আহান জনায়। অহা 10 জানুৱাৰীৰ পৰা আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড BCCIয়ে 15 জনীয়া ভাৰতীয় মহিলা ক্ৰিকেট দলটো ঘোষণা কৰিছে। অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু প্ৰধান পেচ বোলাৰ ৰেণুকা সিঙক এই শৃংখলাত জিৰণি ল'বলৈ দিয়া হৈছে। তাৰ পৰিৱৰ্তে স্মৃতি মান্ধানাক দলটোৰ অধিনায়ক আৰু দীপ্তি শৰ্মাক সহ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। উইকেট ৰক্ষক হিচাপে ঋষা ঘোষ আৰু অসমৰ উমা ছেত্ৰীক দলত অন্তৰ্ভুক্ত কৰা হৈছে। শৃংখলাৰ প্ৰথমখন খেল 10 জানুৱাৰী, দ্বিতীয়খন খেল 12 আৰু তৃতীয়খন খেল 15 জানুৱাৰীত খেলোৱা হ'ব। উল্লেখযোগ্য যে তিনিওখন খেল ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত খেলোৱা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পূৰ্বে আজি মুম্বাইত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্বত অংশগ্ৰহণ। কেন্দ্ৰীয় মীনমন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ আজি গুৱাহাটীত মীন খণ্ডৰ উন্নয়নৰ বাবে 50 কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীয়ে বিগত বছৰটোত চলোৱা অভিযানত 21 জন জেহাদীক আটক কৰাৰ লগতে 2 জন পৰিমাণৰ মাদক দ্ৰব্য জব্দ। ৰাজ্যৰ কেইবাখনো জিলাত আজি সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা প্ৰকাশ আৰু অহা 10 জানুৱাৰীৰ পৰা আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় মহিলা দলত অসমৰ উমা ছেত্ৰী অন্তৰ্ভুক্ত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।